Ella akakpani. Batori hoite ea moizinti ranireka aru mur logotase prozon ma sohoria. Etiar ghai ghai batori humu hoise. Slovakia bhramanrata rastrapati Srimati Draupadi Murmue, Bratislavat Slovak India Business Forum mukolikore. বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰ নতুন দিল্লীত এছিয়া বিজনেছ কাউন্সিল স্প্ৰিং ফৰাম 2025ত উপস্থিত থাকে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে মধ্যপ্ৰদেশৰ বাদনাৱাৰ উজ্জয়িন ৰাষ্ট্ৰীয় ঘাইপথ মুকলি কৰে। মুম্বাইত সংঘটিত 26/11 সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ অভিযুক্ত তাহাবুৰ ৰাণাক দিল্লীলৈ অনা হৈছে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত খন্তেক পাছতে বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত দিল্লী কেপিটেলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সন্মুখীন হ'ব। এতিয়া শুনক বিতং বাতৰি। শ্লোভাকিয়া ভ্ৰমণৰত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ব্ৰাটিস্লাভাত শ্লোভক ইণ্ডিয়া বিজনেছ ফৰাম মুকলি কৰে। অনুষ্ঠানত শ্লোভাকিয়াৰ ৰাষ্ট্ৰপতি পিটাৰ পেলিগ্ৰিনি আৰু বৈদেশিক মন্ত্ৰী জুৰাজ ব্লানাৰো উপস্থিত থাকে। ব্যৱসায়িক সম্ভাৱনাক সঁচা সহযোগিতালৈ পৰিৱৰ্তিত কৰাৰ লগতে সহযোগী গঠনৰ ক্ষেত্ৰত এই ফৰাম মূল চাবিকাঠি হ'ব বুলিও ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আলোকপাত কৰে। শ্ৰীমতী মুৰ্মুৱে ভাৰতক দ্ৰুত বিকশিত অৰ্থনীতিৰ দেশ হিচাপে অভিহিত কৰাৰ লগতে অদূৰ ভৱিষ্যতে বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতিৰ দেশ হ'ব বুলিও দৃঢ়তাৰে কয়। শ্লোভাকিয়াৰ ঔদ্যোগিক শক্তি আৰু কৌশলগত অৱস্থানক আলোকপাত কৰি শ্ৰীমতী মুৰ্মুৱে কয় যে শ্লোভাকিয়াই ভাৰতক বিকাশ আৰু সহযোগিতাৰ বাবে যথেষ্ট সুযোগ প্ৰদান কৰিছে। তেওঁ লগতে কয় যে ভাৰতৰ দক্ষ কৰ্মী বাহিনী শ্লোভাকিয়াৰ অৰ্থনীতিৰ বাবে মূল্যৱান সম্পদৰূপে বিবেচিত হ'ব। শ্লোভাকিয়াৰ ৰাষ্ট্ৰপতি পেলিগ্ৰিনিয়ে কয় যে দূৰত্বৰ ব্যৱধান সত্বেও ভাৰত আৰু শ্লোভাকিয়াৰ সম্পৰ্ক শক্তিশালী হৈছে। তেওঁ কয় যে শ্লোভাকিয়াৰ সুদক্ষ অভিযান্ত্ৰিক ব্যৱস্থাৰ সৈতে ভাৰতৰ তথ্য প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ সহযোগে যথেষ্ট সফলতা লাভত সহায় কৰিব। ইয়াৰ পূৰ্বে শ্লোভাকিয়া ভ্ৰমণৰ দ্বিতীয় দিনটোত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজি ৰামায়ণৰ কাহিনী আধাৰিত পুতলানাচ উপভোগ কৰে। ৰামায়ণৰ কাহিনী আধাৰিত এই পুতলানাচৰ যোগেদি ভাৰতীয় সংস্কৃতিক শ্লোভক জনসাধাৰণৰ ওচৰ চপাই নিয়াৰ প্ৰয়াস কৰাৰ লগতে ৰামায়ণৰ প্ৰমূল্যসমূহত আলোকপাত কৰিব বিচৰা হৈছে। বিগত 30 বছৰ ধৰি শিশুসকলৰ মাজত পুতলানাচৰ মাধ্যমেৰে শিক্ষা প্ৰদান কৰি অহা লেংকা মুকবা নামৰ লোকগৰাকীয়ে এই পুতলানাচৰ প্ৰদৰ্শনী আগবঢ়াইছে। শ্ৰীমতী মুৰ্মুৱে এখন চিত্ৰকলা প্ৰদৰ্শনীও দৰ্শন কৰে। এই পদক্ষেপসমূহৰ জৰিয়তে দুয়োখন দেশৰ মাজত সাংস্কৃতিক বুজাবুজি আৰু সম্পৰ্ক অধিক শক্তিশালী কৰাৰ আশা কৰা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আজি নতুন দিল্লীত অনুষ্ঠিত এছিয়া বিজনেছ কাউন্সিল স্প্ৰিং ফৰাম 2025ত উপস্থিত থাকে। সামাজিক মাধ্যমযোগে তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত চলি থকা পৰিৱৰ্তন, গোলকীয় দক্ষিণত ইয়াৰ প্ৰভাৱ আৰু এই পদক্ষেপ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকা সম্পৰ্কে অনুষ্ঠানত আলোচনা কৰা হয়। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি মধ্যপ্ৰদেশৰ বাদনাৱাৰ উজ্জয়িন ৰাষ্ট্ৰীয় ঘাইপথ মুকলি কৰে। এই ৰাষ্ট্ৰীয় ঘাইপথটো ভাৰতমালা প্ৰকল্পৰ অধীনত মধ্যপ্ৰদেশৰ ধাৰ জিলাৰ বাদনাৱাৰত 1,352 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। মন্ত্ৰী শ্ৰী গাডকাৰীয়ে 5,800 কোটি টকা ব্যয় সাপেক্ষ 328 কিলোমিটাৰ দৈৰ্ঘৰ 10টা পথ প্ৰকল্পৰ ভূমিপূজনো কৰে। এই অনুষ্ঠানত শ্ৰীগাডকাৰীয়ে কয় যে মধ্যপ্ৰদেশত 33,000 কোটি টকা ব্যয় সাপেক্ষে 5টা সেউজ অৰ্থনৈতিক কৰিডৰ নিৰ্মাণ কৰা হ'ব। ওমকাৰেশ্বৰ নৰ্মদা নদীৰ ওপৰত বিশ্বমানৰ এখন দলং নিৰ্মাণ কৰা হ'ব বুলিও শ্ৰীগাডকাৰীয়ে জানিবলৈ দিয়ে। ইয়াৰ উপৰি 1,200 কোটি টকা ব্যয় সাপেক্ষ 6টা ৰজ্জুপথ নিৰ্মাণ কৰা হ'ব। 3,00,000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া আন্তঃগাঁথনি প্ৰকল্পৰ এই বছৰতে সমাপ্ত হ'ব বুলিও শ্ৰীগাডকাৰীয়ে জানিবলৈ দিয়ে। পাঞ্জাৱত 5,700 শিখ তীৰ্থযাত্ৰীৰ এটা দলে বৈশাখীত খালছা সাজনা দিৱস অনুষ্ঠানত ভাগ লোৱাৰ উদ্দেশ্যে আটাৰী ৱাঘা যৌথ পহৰাচকী হৈ পাকিস্তানলৈ ৰাওনা হৈছে। এই ভ্ৰমণকালত তেওঁলোকে শ্ৰী পাঞ্জা চাহিব হাছান আব্দাল গুৰুদ্বাৰা, জনাম আস্থান শ্ৰী নানকানা চাহিব গুৰুদ্বাৰা, শ্ৰী সচ্চা চৌদা চাহিব গুৰুদ্বাৰা, শ্ৰী দৰবাৰ চাহিব গুৰুদ্বাৰা, শ্ৰী কাৰ্টাৰপুৰ চাহিব গুৰুদ্বাৰা, দেহৰা চাহিব গুৰুদ্বাৰা, ৰৰি চাহিব গুৰুদ্বাৰা দৰ্শন কৰিব। এই গুৰুদ্বাৰাসমূহ শিখসকলৰ প্ৰথম গুৰু গুৰু নানক দেৱৰ স্মৃতিৰ সৈতে জড়িত। তীৰ্থযাত্ৰীসকল অহা 19 এপ্ৰিলত দেশলৈ উভতি অহাৰ কথা। আজি মহাবীৰ জয়ন্তী। 24 সংখ্যক তথা শেষৰজন জৈন তীৰ্থংকৰ ভগৱান মহাবীৰৰ জন্মবাৰ্ষিকী দেশৰ বিভিন্ন অংশত উলহ মালহেৰে উদযাপন কৰা হৈছে। জৈন ধৰ্মাৱলম্বী লোকসকলৰ বাবে এই দিনটো অতিকৈ পবিত্ৰ বুলি গণ্য কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাবীৰ জয়ন্তী উপলক্ষে জৈন ধৰ্মাৱলম্বী লোকসকললৈ ওলগ জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে প্ৰভু মহাবীৰৰ আদৰ্শই সমগ্ৰ বিশ্বৰ অগণন লোকক অনুপ্ৰাণিত কৰি আহিছে। জৈন সম্প্ৰদায়ৰ লোকসকলে মহাবীৰৰ ৰচনাসমূহক সুন্দৰভাৱে সংৰক্ষিত কৰি আহিছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে ধৰ্মগুৰুগৰাকীৰ দৰ্শনসমূহ ৰূপায়ণ কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
মুম্বাইত সংঘটিত 26/11 সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ অভিযুক্ত তাহাউৰ ৰাণাক আজি দিল্লীলৈ অনা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা বাৰ্তাত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃঢ় সংকল্পৰ বাবে মুম্বাই আক্ৰমণৰ অভিযুক্তগৰাকীক ভাৰতলৈ আনিবলৈ সমৰ্থ হৈছে আৰু অভিযুক্ত তাহাউৰক আইনমতে উপযুক্ত শাস্তি বিহা হ'ব। মুম্বাইত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰী শ্ৰীগোৱেলে অভিযোগ কৰে যে সন্ত্ৰাসবাদীক শাস্তি দিয়াৰ ক্ষেত্ৰত কংগ্ৰেছ চৰকাৰে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। উল্লেখযোগ্য যে তাহাউৰ ৰাণাক ভাৰতলৈ প্ৰত্যাৱৰ্তনৰ বিৰোধিতাৰে অভিযুক্ত লোকজনে আকৌ এবাৰ জনোৱা আবেদন আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ে অগ্ৰাহ্য কৰাৰ পাছত অৱশেষক তাহাউৰক ভাৰতলৈ অনাৰ ব্যৱস্থা কৰা হৈছে। অভিযুক্ত তাহাউৰ ৰাণাৰ বিচাৰ আৰু আনুষাংগিক গোচৰৰ বাবে নৰেন্দ্ৰ মানক বিশেষ চৰকাৰী অধিবক্তা হিচাপে নিযুক্তি দিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা NIAৰ দিল্লীৰ বিশেষ আদালতকে ধৰি সংশ্লিষ্ট আদালতসমূহত অনুসন্ধানকাৰী সংস্থাটোৰ হৈ অংশগ্ৰহণ কৰাৰ বাবে নৰেন্দ্ৰ মানক 3 বছৰৰ বাবে দায়িত্ব অৰ্পণ কৰা হৈছে। শুল্ক ব্যৱস্থা সন্দৰ্ভত চীনে আমেৰিকাৰ সৈতে সংঘাত বিচৰা নাই বুলি প্ৰকাশ কৰিছে। চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ লিন জিয়ানে কয় যে এই ক্ষেত্ৰত চীন ক্ষান্ত নাথাকিব, জনসাধাৰণৰ বৈধ অধিকাৰ খৰ্ব হ'বলৈ দিয়া নহ'ব বুলি মুখপাত্ৰগৰাকীয়ে উল্লেখ কৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে চীনৰ বাহিৰে আন সকলো দেশৰ বাবে প্ৰতিশুল্ক ব্যৱস্থা 90 দিনৰ বাবে বন্ধ ৰখাৰ কথা ঘোষণা কৰাৰ পাছতে তেওঁ এই মন্তব্য কৰে। উল্লেখযোগ্য যে চীনৰ বাবে শুল্কৰ হাৰ ততালিকে কাৰ্যকৰী হোৱাকৈ 125% বৃদ্ধি কৰা হৈছে। ভাৰতীয় মহিলা হকী দলটো অহা 26 এপ্ৰিলৰ পৰা 4 মেলৈ হ'বলগীয়া 5খনীয়া শৃংখলাৰ বাবে অষ্ট্ৰেলিয়ালৈ যাব। 26 আৰু 27 এপ্ৰিলত ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে খেল আৰম্ভ কৰিব। মে মাহৰ 1, 3 আৰু 4 তাৰিখত দলটোৱে জ্যেষ্ঠ অষ্ট্ৰেলিয়া দলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ আটাইকেইখন খেল পাৰ্থ হকী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। FIH বিশ্ব ৰেংকিঙত ভাৰত 9ম স্থানত থকাৰ বিপৰীতে অষ্ট্ৰেলিয়া দলটো তালিকাৰ 5ম স্থানত আছে। ভাৰতৰ ধ্ৰুৱ কপিলা আৰু তানিশা ক্ৰাষ্টৰ যুটিটো চীনৰ নংবুত অনুষ্ঠিত এছিয়া চেম্পিয়নশ্বিপ বেডমিণ্টন প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতীয় যুটিটো আজি মিক্সড ডাবলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ প্ৰথমখন খেলত চীনা টাইপেৰ ৱং ৱেইয়ে আৰু নিকোলে গঞ্জালেছ ছানৰ হাতত 12-21 ব্যৱধানত পৰাজিত হয়, যদিও পৰৱৰ্তী 2খন খেলত 21-16 আৰু 21-18 ব্যৱধানত জয়ী হয়। ইপিনে মহিলাৰ ছিংগলছত 2বাৰকৈ অলিম্পিকৰ পদক বিজেতা PV সিন্ধু জাপানৰ প্ৰতিদ্বন্দ্বী আকানে য়ামাগুচিৰ হাতত 2য় ৰাউণ্ডত পৰাজিত হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত খন্তেক পাছতে দিল্লী কেপিটেলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সন্মুখীন হ'ব। টছত জিকি দিল্লী কেপিটেলছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক প্ৰথমে বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। এতিয়ালৈকে দিল্লী কেপিটেলছে একেৰাহে 3খন খেলত জয়লাভ কৰি 6 পইণ্ট লাভেৰে পইণ্ট তালিকাৰ 2য় স্থানত আছে। আনহাতে 4খন খেলৰ ভিতৰত 3খনত জয়লাভ কৰি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু পইণ্ট তালিকাৰ 3য় স্থানত আছে। গুজৰাট টাইটানছে যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ 1খন খেলত ৰাজস্থান ৰয়েলছক 58 ৰাণত পৰাস্ত কৰে। ৰাজস্থান ৰয়েলছে 218 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰ আৰু 2টা বলত আটাইকেইটা উইকেট হেৰুৱাই 179 ৰাণ কৰিবলৈহে সমৰ্থ হয়। বাতৰি শেষ হোৱাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। শ্লোভাকিয়া ভ্ৰমণৰত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ব্ৰাটিস্লাভাত শ্লোভক ইণ্ডিয়া বিজনেছ ফৰাম মুকলি কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ নতুন দিল্লীত এছিয়া বিজনেছ কাউন্সিল স্প্ৰিং ফৰাম 2025ত উপস্থিত থাকে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে মধ্যপ্ৰদেশৰ বাদনাৱাৰ উজ্জয়িন ৰাষ্ট্ৰীয় ঘাইপথ মুকলি কৰে। মুম্বাইত সংঘটিত 26/11 সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ অভিযুক্ত তাহাউৰ ৰাণাক দিল্লীলৈ অনা হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত খন্তেক পাছতে বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত দিল্লী কেপিটেলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সন্মুখীন হ'ব। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত। নমস্কাৰ।